Akakbani.
বাতৰি কৈছো অৰূপ কুমাৰ শৰ্মাই আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত 3000 যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব। 2024 বৰ্ষত 16,900 কোটিৰো অধিক টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে আৰু এয়া স্বাধীনতাৰ পাছত কোনো এটা বছৰত জব্দ কৰা মাদক দ্ৰব্যৰ সৰ্বাধিক পৰিমাণ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছৰ কয়লাখনিৰ পৰা আজি 3টা মৃতদেহ উদ্ধাৰ কৰা হয়। চলিত বছৰৰ হজযাত্ৰাৰ বাবে বিভিন্ন ৰাজ্যত 3676 জন আবেদনকাৰীক অস্থায়ী ভিত্তিক অনুমতি দিয়া হৈছে আৰু ভাৰতৰ সাত্বিক ছাইৰাজ, ৰণকি ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটীটো মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত 3000 যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব। এই অনুষ্ঠানত যুৱ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত দৃষ্টিভংগী সন্দৰ্ভত উপস্থাপন দিব। এই উপলক্ষে শ্ৰীমোদীয়ে এটা জনসমাৱেশক উদ্দেশ্যি ভাষণো দিব। নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ আজি প্ৰথম দিনা কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় যে ৰাজনীতিৰ সৈতে জড়িত নথকা 1,00,000 যুৱক যুৱতীক ৰাজনীতিত চামিল কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বান অনুযায়ী এই আলোচনাৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে যুৱক যুৱতীসকলৰ সৈতে আলাপ আলোচনাৰ অন্তত চৰকাৰে বিভিন্ন বাৰ্ষিক নেতৃত্ব আৰু জনসেৱা অনুষ্ঠানৰ আয়োজন কৰিব। চৰকাৰে এনে অনুষ্ঠানৰ জৰিয়তে যুৱ প্ৰজন্মক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞতা আহৰণৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ মাণ্ডাভিয়াই কয় যে এই আলোচনাৰ মাধ্যমেৰে যুৱক যুৱতীসকলে ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ অধ্যক্ষ এছ সোমনাথ, বিশিষ্ট উদ্যোগপতি আনন্দ মহিন্দ্ৰা আৰু G20 ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰাক্তন শ্বেৰ্পা অমিতাভ কান্তৰ দৰে আগশাৰীৰ ব্যক্তিসকলৰ পৰা মাৰ্গদৰ্শন লাভ কৰিব। 2024 বৰ্ষত 16,900 কোটিৰো অধিক টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে আৰু এয়া স্বাধীনতাৰ পাছত কোনো এটা বছৰত জব্দ কৰা মাদক দ্ৰব্যৰ সৰ্বাধিক পৰিমাণ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি মাদক দ্ৰব্যৰ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় আঞ্চলিক সন্মিলনত অধ্যক্ষতা কৰি শ্ৰীশ্বাহে কয় যে বিগত 10 বছৰত প্ৰায় 24,00,000 কিলোগ্ৰাম মাদক দ্ৰব্য জব্দ কৰা হৈছে আৰু এই সময়ছোৱাত 56,800 কোটিৰ অধিক টকাৰ মাদক দ্ৰব্য বিনষ্ট কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ পক্ষিক আৰু দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ মানস টু হেল্পলাইনৰ সম্প্ৰসাৰণ কাৰ্য মুকলি কৰে। শ্ৰীশ্বাহে লগতে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ ভূপাল আঞ্চলিক কেন্দ্ৰৰ নতুন কাৰ্যালয় চৌহদো মুকলি কৰে। মাদক দ্ৰব্য বিনষ্টকৰণ পক্ষিক আজিৰ পৰা 25 জানুৱাৰীলৈ চলিব। এই সময়ছোৱাত 2,411 কোটি টকা বজাৰ মূল্যৰ মুঠ 44,792 কিলোগ্ৰাম মাদক দ্ৰব্য বিনষ্ট কৰা হ'ব। শ্ৰীশ্বাহে কয় যে এই পক্ষকে মাদক দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে জনসাধাৰণক এটা শক্তিশালী বাৰ্তা দিব। তেওঁ লগতে জনসাধাৰণৰ মাজত মানস হেল্পলাইনৰ প্ৰসাৰৰ বাবে কাম কৰিবলৈ ৰাজ্যসমূহৰ প্ৰতি আহ্বান জনায়। অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছৰ 3 কিলো কয়লা খনিৰ পৰা আজি দিনৰ ভাগত আৰু 2টা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা 4লৈ বৃদ্ধি পাইছে। আমাৰ হাফলঙৰ সংবাদদাতা মনসুন সিঙে জনোৱা মতে দুপৰীয়াৰ ভাগত উদ্ধাৰ হোৱা মৃতদেহকেইটাৰ এটা কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত মাগেৰ গাঁৱৰ 57 বছৰীয়া খুচি মোহন ৰয়ৰ আৰু আনটো শোণিতপুৰ জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পাটাচিপুৰৰ 37 বছৰীয়া সুৰক্ষাকৰ্মী শৰৎ গয়াৰীৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে আজি পুৱাৰ ভাগত উদ্ধাৰ হোৱা মৃতদেহটো উমৰাংছৰ সমীপৰ কালামাটিৰ লাইজান মগৰ নামৰ এজন 26 বছৰীয়া যুৱকৰ বুলি চিনাক্ত কৰা হৈছিল। এতিয়াও শনিটোৰ ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থকা আন 5জন শ্ৰমিকৰ সন্ধানত নৌসেনা বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, কোল ইণ্ডিয়াৰ উদ্ধাৰকাৰী দল আৰু স্থানীয় সহায়কাৰী বাহিনীয়ে আজি ষষ্ঠদিনাও উদ্ধাৰ অভিযান পূৰ্ণোদ্যমে চলাই আছে। ইপিনে লোকসভাত বিৰোধী দলৰ উপদলপতি তথা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে এই শোকাবহ ঘটনাৰ তদন্ত বিশেষ অনুসন্ধানকাৰী দলৰ দ্বাৰা কৰোৱাৰ দাবী জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ অনুসন্ধানকাৰী দলক অবৈধভাৱে কয়লা খননৰ এই ঘটনা পুংখানুপুংখ ৰূপত তদন্ত কৰাৰ উপৰি ঘটনাৰ সৈতে জড়িত অন্যান্য কাৰকসমূহো চালি জাৰি চোৱাৰ বাবে আহ্বান জনায়।
চলিত বছৰৰ হজ যাত্ৰাৰ বাবে বিভিন্ন ৰাজ্যৰ 3,676 জন আবেদনকাৰীক অস্থায়ী ভিত্তিক অনুমতি দিয়া হৈছে। কেন্দ্ৰীয় হজ কমিটীয়ে আজি এইবাৰৰ হজৰ বাবে দ্বিতীয়খন অপেক্ষাৰ তালিকা প্ৰকাশ কৰে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আবেদনকাৰীসকলে অহা 23 জানুৱাৰীৰ পূৰ্বে হজৰ ধন 2,72,300 টকা জমা দিব লাগিব। সমিতিয়ে লগতে এই সন্দৰ্ভত প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিবলৈ আবেদনকাৰীসকলক আহ্বান জনাইছে। কেন্দ্ৰীয় হজ কমিটীয়ে এইবাৰ হজ যাত্ৰা কৰিবলগীয়া 1,22,000 যাত্ৰীক সুবিধা আগবঢ়াব। দেশত পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্বচ্ছতা ৰক্ষা কৰা আৰু জনসাধাৰণৰ প্ৰতি জবাবদিহি হোৱাটোৱে যথেষ্ট নহয়, বৰং এই প্ৰক্ৰিয়াসমূহ নিকা যেন লগাটো অত্যন্ত প্ৰয়োজন। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি বেংগালুৰুত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ 25 সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি এই মন্তব্য কৰে। তেওঁ কয় যে কাৰ্যপালিকাৰ প্ৰভাৱৰ পৰা মুক্ত তথা ব্যক্তিগত স্বাৰ্থপূৰণ, স্বজন তোষণ আৰু পক্ষপাতিত্বৰ পৰা মুক্ত এখন স্বতন্ত্ৰ আয়োগ গঠন কৰাটো প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ লক্ষ্য আছিল। উপৰাষ্ট্ৰপতিগৰাকীয়ে একাংশ আমোলা আৰু ৰাজনীতিবিদৰ পত্নীয়ে উৎকৃষ্ট পদ লাভ কৰাৰ অসাধু পৰম্পৰাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ অৱসৰৰ পাছতো নিযুক্তি আৰু চাকৰিৰ ম্যাদ বৃদ্ধিৰ দ্বাৰা এই সমস্যাৰ সমাধানৰ পোষকতা কৰে। তেওঁ নিযুক্তি প্ৰক্ৰিয়াৰ ব্যাপক পৰিৱৰ্তনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আগশাৰীৰ 500টা কোম্পানীয়ে যোগ্য প্ৰাৰ্থী বাছনিৰ বাবে উত্তম আৰু অত্যাধুনিক পদ্ধতিৰ ব্যৱহাৰ কৰে বুলি কৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এনে পৰিস্থিতিত চৰকাৰী নিযুক্তিদাতাসকল আওপুৰণি ব্যৱস্থা গ্ৰহণ কৰি পুৰণিকলীয়া হৈ থাকিব নোৱাৰে। প্ৰতিভা সন্ধানৰ উত্তম পদ্ধতিসমূহ বুজিবলৈ আৰু ৰাজ্যিক আয়োগসমূহে এনে পদ্ধতিৰ অনুকৰণ কৰিব পৰাকৈ ব্যক্তিগত খণ্ডৰ সৈতে প্ৰয়োজন হলে আলোচনা কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়। তেওঁ লোকসেৱা আয়োগসমূহক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সমন্বয় সাধন কৰিব পৰাকৈ একমাত্ৰ ঐক্যবদ্ধ নিযুক্তি কৰ্তৃপক্ষ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তোলাৰ দৃষ্টিভংগীৰে কাম কৰিব পৰাকৈ স্বচ্ছ আৰু প্ৰযুক্তিগতভাৱে সমৃদ্ধ আমোলাতন্ত্ৰৰ পোষকতা কৰে। শ্ৰীলংকাত থকা ভাৰতীয় উচ্চ আয়োগে কলম্বোত পোনপ্ৰথমবাৰৰ বাবে ভাৰত শ্ৰীলংকা অংশীদাৰিত্বমূলক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে। এই কাৰ্যসূচীত নীতি প্ৰণেতা, বিশেষজ্ঞ আৰু জনমত গঠনত আগভাগ লোৱা নেতাসকলে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ উপায় সম্পৰ্কে অন্বেষণ কৰে। আলোচনা অনুষ্ঠিত হয়। বিশেষজ্ঞসকলে ভৌতিক যোগাযোগ, শক্তি, ডিজিটেল খণ্ড, বাণিজ্য আৰু বিনিয়োগৰ প্ৰসাৰ তথা ঋণ নিৰ্ভৰশীলতা অবিহনে বহনক্ষম উন্নয়ন বৃদ্ধিৰ কৌশল উদ্ভাৱনৰ উপায় সম্পৰ্কে আলোকপাত কৰে। উচ্চায়ুক্ত সন্তোষ ঝায়ে প্ৰতিবেশী ৰাষ্ট্ৰ দুখনৰ বান্ধোন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। খ্যাতনামা অৰ্থনীতিবিদ ডঃ গণেশ ভিগ্নৰাজাই সঞ্চালনা কৰা উচ্চ আয়োগৰ প্ৰতিনিধিসকল আৰু কেইবাগৰাকীও চিন্তাবিদে অংশগ্ৰহণ কৰে। ভাৰতৰ সাত্বিক সাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ভাৰতীয় যুটীটো আজি কুৱালালামপুৰত অনুষ্ঠিত পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ চিঅ' চুংগ জি আৰু কিম ৱন হোৰ হাতত 10-21, 15-21 গেমত পৰাজিত হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত আয়োজিত বিকশিত ভাৰত যুৱ নেতাৰ আলোচনাত 3,000 যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব। 2024 বৰ্ষত 16,900 কোটিৰো অধিক টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে আৰু এয়া স্বাধীনতাৰ পাছত কোনো এটা বছৰত জব্দ কৰা মাদক দ্ৰব্যৰ সৰ্বাধিক পৰিমাণ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। অসমৰ ডিমা হাছাও জিলাৰ উমৰাংচুৰ কয়লাখনিৰ পৰা আজি 3টা মৃতদেহ উদ্ধাৰ কৰা হয়। চলিত বছৰৰ হজ যাত্ৰাৰ বাবে বিভিন্ন ৰাজ্যৰ 3,676 জন আবেদনকাৰীক অস্থায়ী ভিত্তিক অনুমতি দিয়া হৈছে আৰু ভাৰতৰ সাত্বিক সাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।